এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 21 সংখ্যক কিস্তি মুকলি কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 9 কোটি কৃষকৰ বাবে 18,000 কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত সমজিলাৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়াও উপস্থিত থাকে। দৰং জিলাতো কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। তদুপৰি পাথৰিঘাট, দলগাঁও, ৰামহৰি, খৰাবাৰী, কৃষি উন্নয়ন বিষয়া কাৰ্যালয় তথা প্ৰতিখন গাঁও পঞ্চায়ততে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ 86,640 গৰাকী হিতাধিকাৰীয়ে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ যোগে এই কিস্তিৰ ধন লাভ কৰিছে। উল্লেখযোগ্য যে কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয় কৰি কৃষকসকলক বিজ্ঞানসন্মত পদ্ধতিৰে আয় বৃদ্ধিত সহায়ক হোৱাকৈ 2019 চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণ কৰা হৈছিল। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক 2,000 টকাকৈ 3টা কিস্তিত বছৰি 6,000 টকা আগবঢ়োৱা হয়। এই আঁচনিৰ 21 সংখ্যক কিস্তিৰ অধীনত অসমে 363 কোটি টকা লাভ কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 18,18,000 কৃষক উপকৃত হ'ব। অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয় যে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে আহি সাধাৰণভাৱে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি সেই আবেদন বিবেচনা কৰা হ'ব আৰু সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে। আনহাতে ইতিমধ্যে ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি উচ্ছেদ বা আন কোনো কাৰণত বাসস্থান স্থানান্তৰিত হলে তেওঁলোকে বৰ্তমান থকা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত পঞ্জীয়নভুক্ত ভোটদাতাসকলৰ নাম বাদ পৰি যোৱাৰ কোনো আশংকা নাই বুলি বিজ্ঞপ্তিখনত স্পষ্ট কৰি দিয়া হৈছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত চৰাইদেউৰ স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আজিৰ পৰা 25 নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ 2025ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱা চৰাইদেউ মৈদাম ক্ষেত্ৰত স্বচ্ছতা অভিযান চলোৱা হয়। এই ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি পৰ্যটকসকলৰ বাবে এখন ফটো প্ৰদৰ্শনী আৰু মৈদাম প্ৰাংগণত মৈদামসমূহৰ তথ্য সম্বলিত এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। অহা 23 নৱেম্বৰত মৈদাম ক্ষেত্ৰত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত প্ৰত্নতত্ব সঞ্চালকালয়ৰ পুৰাতত্ব সংৰক্ষক কংকন জ্যোতি শইকীয়াই এইদৰে কয়।
19 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ প্ৰতি বছৰে বিশ্ব ঐতিহ্য সপ্তাহ সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয়। সেই উপলক্ষে আমাৰ এই বছৰো প্ৰত্নতত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আজি প্ৰথম দিন হিচাপে চৰাইদেউ মৈদাম প্ৰাংগণত অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ লগতে সহযোগত স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি আৰু শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েচন আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাতিপুৱা স্বচ্ছতা অভিযানৰ এটা কাৰ্যসূচী লোৱা হয়। তাৰ পাছতে দুখনিকৈ এক্সিবিশ্যন আজি মুকলি হৈছে। ইয়াতে এখন ফটোগ্ৰাফী এক্সিবিশ্যন অন আৰ্কিঅলজিকেল হেৰিটেজ অফ আছাম আৰু এখন এক্সিবিশ্যন মৈদামৰ ওপৰত কৰা হৈছে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব। প্ৰেক্টিকেল পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় নগৰ পানী যোগান প্ৰকল্প আৰু পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পানী যোগান প্ৰকল্পই ডিব্ৰুগড় পৌৰ এলেকাৰ পানীৰ সমস্যা সমাধান কৰিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পশ্চিম চৌহদৰ DU-7 পাৰ্কিং এলেকাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।